এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ৰাজ্যত বৰষুণ নহলে খৰাং পৰিস্থিতি ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাট মেলাত কৃষকে ভূঁই ৰুব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱা সন্দৰ্ভত কালি সাংবাদিকৰ আগত উল্লেখ কৰি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যৰ শেহতীয়া খৰাং পৰিস্থিতি সন্দৰ্ভত চৰকাৰে নজৰ ৰাখিছে। সাধাৰণতে অসমত আগষ্টলৈকে কঠীয়া পাৰিব পাৰি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যদি বৰষুণ নহয় তেতিয়াহ'লে চৰকাৰে ৰাজ্যত আনুষ্ঠানিকভাৱে খৰাং পৰিস্থিতি ঘোষণা কৰিব লাগিব। ইতিমধ্যে ইয়াৰ বাবে চৰকাৰে প্ৰস্তুতিও চলাই আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। খৰাং পৰিস্থিতি ঘোষণা হলে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা কৃষকসকলক ৰাজ্য চৰকাৰে সহায় কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ উচিত সিদ্ধান্ত বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে উল্লেখ কৰিছে। গুৱাহাটীত কালি এই কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অভিজ্ঞ শিক্ষক নথকাৰ বাবে বৰ্তমান আদৰ্শ মহাবিদ্যালয়সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই মহাবিদ্যালয়সমূহক সঠিক দিশত নেতৃত্ব দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অভিজ্ঞ শিক্ষক নথকাৰ বাবে আদৰ্শ মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত শিক্ষকসকলৰ বাবে মহাবিদ্যালয়ৰ কাম কাজ আগবঢ়াই নিয়াটো যথেষ্ট কঠিন হৈছে। এনে পৰিস্থিতিত মহাবিদ্যালয়সমূহক কম সময়ত আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ইতিবাচক। অৱশ্যে ৰাজ্যৰ আন মহাবিদ্যালয়সমূহত এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। মহাবিদ্যালয়ত শিক্ষকৰ বদলীকৰণৰ ব্যৱস্থা নথকাৰ বাবে আন মহাবিদ্যালয়ৰ পৰা যিহেতু জ্যেষ্ঠ শিক্ষক আনিব পৰা নাযায় সেয়ে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মডেল কলেজসমূহত নতুন পদৰ সৃষ্টি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 1999 চনৰ কাৰ্গিল যুদ্ধক সোঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সোঁৱৰণ কৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিন্তু গগৈৰ সমাধিস্থলীতো বীৰ শ্বহীদগৰাকীক আজিৰ দিনটোত স্মৰণ কৰা হৈছে। গুৱাহাটীৰ শিলপুখুৰীত থকা যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰে। অনুষ্ঠানত বীৰ শ্বহীদ জিন্তু গগৈৰ মাতৃক সম্বৰ্ধনা জনোৱা হয়। শিলচৰৰ ই এন ডি কলনীৰ কাৰ্গিল শ্বহীদ স্মাৰকতো শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কাৰ্গিল বিজয় দিৱস উপলক্ষে কাছাৰ জিলা বিজেপিয়ে আজি সন্ধিয়া শিলচৰত এটা সমদল উলিয়াব। এই কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পালৰ লগতে অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৱেও অংশগ্ৰহণ কৰিব। গোলাঘাট জিলাৰ খুমটাইতো আজি দিনজোৰা কাৰ্যসূচীৰে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা কাৰ্গিল যুদ্ধত ভাৰতে জয়লাভ কৰা আজি 26 বছৰ সম্পূৰ্ণ হৈছে। আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে আজি গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰিব। অসম আৰু মেঘালয়ত 5-দিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে সঞ্চালক প্ৰধানগৰাকীয়ে ইয়াৰ আগতে পৰহি মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। আজি পুৱাৰ ভাগত সঞ্চালক প্ৰধানগৰাকী কামাখ্যা মন্দিৰলৈ গৈ দেৱীৰ আশীষ গ্ৰহণ কৰে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বৃহৎ এলেকা দখল কৰি থকা একাংশ লোক উচ্ছেদৰ জাননী পোৱাৰ পাছতে হোজাই জিলাত প্ৰৱেশ কৰিছে। হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই জনোৱা মতে জিলাখনৰ হোজাই, উদালি, ডবকা, আকাশী গংগা, হালদিয়াটিত মুঠ 11খন গাড়ীৰে উৰিয়ামঘাটৰ পৰা অহা ভালেসংখ্যক লোকে প্ৰৱেশ কৰে। অৱশ্যে আৰক্ষীয়ে সোধা পোছা কৰি লোকসকলক পুনৰ উভতাই পঠিয়াবলৈ সমৰ্থ হয়। যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে আজি জিলাখনৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰেং চাপৰি, কলবাৰী আৰু চিচুগুৰিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। সমষ্টিটোৰ অন্তৰ্গত এই পিছপৰা গাঁওসমূহত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন হোৱাৰ ফলত অঞ্চলটোৰ শিশুসকলে সুন্দৰ পৰিৱেশত জীৱনৰ আদিপাঠ গ্ৰহণৰ সুযোগ পাব। আধাৰশিলা স্থাপন অনুষ্ঠানত মণ্ডল বিজেপিৰ কেইবাগৰাকীও কৰ্মী উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাতত গ্ৰীষ্মকালীন শিবিৰ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্ৰীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰিস্মিতা দিহিঙীয়া আৰু অৰুণিমা গোস্বামীৰ। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাজ্যখনত 13 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়। সেই অনুসৰি 2026 চনৰ 13 ফেব্ৰুৱাৰী পৰ্যন্ত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বাহাল থাকিব। উল্লেখযোগ্য যে গোষ্ঠীগত সংঘৰ্ষক লৈ মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰাৰ পাছত যোৱা 9 ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। দুপৰীয়াৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40